আগলি বতাহে কপালে কলরে পাত।
মোৰ জীৱনৰ প্ৰথম গীত, প্ৰথম গীত গাবলৈ প্ৰেৰণা মোৰ ঘৰত এটা ভিতৰ পৰিৱেশ সৰুৰে পৰাই পাইছিলোঁ।
বালিৰে লিখি যায় পায়ু হেৰুৱা।